एया आकाश पनि गुवाहाटी সন্ধিয়াৰ উজনি অসমৰ বাতৰি সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীত প্ৰকাশ। অসম তথা উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। পৰহিলৈৰ পৰা অসম বিধানসভাৰ চমু বাজেট অধিৱেশন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত ইংলেণ্ডক জয়ৰ বাবে স্কটলেণ্ডৰ 153 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত প্ৰকাশ কৰে। দলৰ বুথ বিজয় সংকল্প সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 11 বছৰত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কংগ্ৰেছৰ শাসনকালত অঞ্চলটোৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটোক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে অসমক হিংসাৰ দিশে ঠেলি দিয়া বুলি আৰু তেওঁলোকৰ শাসনকালত অঞ্চলটোত অস্থিৰতা সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ তোলে। শ্ৰীমোদীয়ে কয় যে যোৱা 11 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 550,000 কোটি টকাৰো অধিক টকা আবণ্টন কৰা হৈছে আৰু অঞ্চলটোত এই সময়ছোৱাত আন্তঃগাঁথনি খণ্ডত অভূতপূৰ্ব উন্নয়ন পৰিলক্ষিত হৈছে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত অসম দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হোৱা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
আজ জব মই ব্ৰহ্মপুত্ৰ কে তট পৰ খড়া হওঁ তো ইছ মহান নদী কা হি উদাহৰণ দেতা হওঁ। অসম কে বিকাশ মে, অসম কে লোগো কে জীৱন কো আসান বনানে মে ব্ৰহ্মপুত্ৰ কি বহুত বড়ী ভূমিকা। লেকিন কংগ্ৰেছ কে 70 সাল কে শাসন মে ব্ৰহ্মপুত্ৰ কো পাৰ কৰনা হমেশা বড়ী চুনৌতী ৰহা। আজাদী কে বাদ সে লেকৰ 2014 তক অৰ উনকে তো প্ৰধানমন্ত্ৰী ইয়াহ সে চুন কৰকে গয়ে থে, য়ানি লগভগ 7 দশক মে কংগ্ৰেছ চৰকাৰো নে ব্ৰহ্মপুত্ৰ পাৰ সিৰ্ফ 3 পুল বনৱায়ে থে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে অঞ্চলটোত যোগাযোগ আৰু আন্তঃগাঁথনি খণ্ডৰ উন্নয়নৰ লগতে যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুবিধাৰ সৃষ্টিৰ হকে কাম কৰি আছে। তেওঁ কয় যে 2026-27 বিত্তীয় বৰ্ষত কৰ হস্তান্তৰৰ অংশ হিচাপে অভিলেখ পৰিমাণৰ 49,725 কোটি টকা আছুতীয়াকৈ ৰখা হৈছে। তেওঁ লগতে অসমত নদী পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা হ'ব বুলি মন্তব্য কৰে। বুথ বিজয় সংকল্প সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয় যে এসময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অশান্ত অঞ্চল হিচাপে জনাজাত আছিল যদিও সম্প্ৰতি অঞ্চলটো উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ লগতে কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু বিভ্ৰান্তিকৰ ৰাজনীতিৰ বাবে অসম পিছ পৰি আছিল। সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অহাবাৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰে। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। এই উপলক্ষে লাচিতঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰে আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ 5ম ডাটা চেণ্টাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই ডাটা চেণ্টাৰত দেশৰ সকলো দৰকাৰী ডাটা সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। 3 বিঘা ভূমিত নিৰ্মাণ হোৱা এই ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰটোত আজিৰ পৰা সকলো ধৰণৰ দৰকাৰী তথ্য জনসাধাৰণে লাভ কৰিব পাৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰাত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে দিনযোৰা ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড় জিলাৰ মৰাণৰ বাইপাছত জৰুৰীকালীন অৱস্থাত বিমান উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা অৱতৰণ ক্ষেত্ৰ মুকলি কৰে। শ্ৰীমোদী আজি পুৱা এই অৱতৰণ ক্ষেত্ৰত অৱতৰণ কৰে। তেওঁ লগতে Sukhoi-30 ৰাফেল, তেজস যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ, এণ্টনভ AN-32 পৰিবহণ বিমানৰ অৱতৰণ আৰু উৰণ কৌশল প্ৰত্যক্ষ কৰে। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ অৱতৰণ ক্ষেত্ৰ উত্তৰ পূবৰ প্ৰথমখন জৰুৰীকালীন ক্ষেত্ৰ। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমানবন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গহপুৰৰ পৰা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড়লৈ ব্ৰহ্মপুত্ৰ তলেৰে পথ আৰু ৰেল চলাচলৰ সুবিধাযুক্ত দ্বৈত সুৰংগ নিৰ্মাণ প্ৰকল্পত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰকল্পৰ বাবে 18,662 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। মুঠ প্ৰকল্পৰ দৈৰ্ঘ্য হ'ব 37.7 কিলোমিটাৰ। ইয়াৰ ভিতৰত 15.79 কিলোমিটাৰ পথ ব্ৰহ্মপুত্ৰ নদীৰ তলত থাকিব। উল্লেখযোগ্য যে এয়া হ'ব দেশৰ প্ৰথমটো পানীৰ তলৰ পথ আৰু ৰেলৰ সুৰংগ। বৰ্তমান 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড় আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰৰ মাজৰ দূৰত্ব প্ৰায় 240 কিলোমিটাৰ। তদুপৰি 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিলঘাটৰ ওচৰৰ কলিয়াহোমৰা দলঙৰ পৰা নুমলীগড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বনাথ চাৰিআলি চহৰৰ মাজেৰে যাবলৈ 6 ঘণ্টা সময় লাগে। এনে প্ৰত্যাহ্বানসমূহৰে লক্ষ্য ৰাখি এই সুৰংগ পথ প্ৰকল্পটোত গহপুৰৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড়লৈ এটা অংশ ব্ৰহ্মপুত্ৰৰ তলেৰে পথ আৰু ৰেল চলাচলৰ 4 লেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড সংযোগ হিচাপে গঢ়ি তোলা হ'ব। এই প্ৰকল্পৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহো উপকৃত হ'ব। তদুপৰি ইয়াৰ ফলত যাত্ৰীৰ পৰিবহণ ব্যয় আৰু সময়ো ৰাহি হ'ব। এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ বৃদ্ধি পোৱাৰ উপৰি অঞ্চলটোৰ সামগ্ৰিক বিকাশো ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 16 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভা 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান বাজেট উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। গোলাঘাট জিলাৰ বনগাঁও চলা উচ্চ মাধ্যমিক বিদ্যালয়ত ইক' ক্লাব, পক্ষীপ্ৰেমী সংগঠন চৰাই বান্ধৱ, গ্ৰাছ আৰু আশ্ৰয় উদ্যোগত জিলাখনৰ 16খন বিদ্যালয়ৰ সহযোগত চৰাই বাহ সুৰক্ষা দিৱস পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা চৰাই বান্ধৱৰ সঞ্চালিকা গীতিমল্লিকা শইকীয়াৰ নেতৃত্বত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চৰাই বিষয়ক কৰ্মশালা, বিভিন্ন প্ৰতিযোগিতা, প্ৰদৰ্শনী আদিও আয়োজন কৰা হয়। অনুষ্ঠানত কেইবাজনো প্ৰকৃতিপ্ৰেমী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলাখনৰ যুৱক যুৱতীসকলৰ জীৱিকাৰ সম্ভাৱনীয়তা সবল কৰি তোলাৰ উদ্দেশ্যে জিলা পৰ্যায়ৰ যুৱ নিয়োগ যোগ্যতা আঁচনি সন্দৰ্ভত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত জয় শিৱানীৰ নেতৃত্বত প্ৰশাসনে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত ONGC, টাইম, ত্ৰিজোচ ফাউণ্ডেশ্যন আদি সংস্থাই সহযোগিতা আগবঢ়াব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শ্ৰীলংকাৰ কলম্বোৰ ভাৰতীয় উচ্চায়ুক্তত থকা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কলম্বোত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আয়াৰলেণ্ডে ওমানক 96 ৰাণত পৰাস্ত কৰে। খেলখনত ওমানে 236 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 139 ৰাণ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি অধিনায়ক লৰকান টাকাৰ্ছৰ অপৰাজিত 94 ৰাণৰ সহায়ত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 235 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত সম্প্ৰতি কলকাতাত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ডক জয়ৰ বাবে স্কটলেণ্ডে 153 ৰাণৰ লক্ষ্য বান্ধি দিছে। বাতৰি যুগুতাৰ পৰলৈকে ইংলেণ্ডে 14 অভাৰত 4টা উইকেট হেৰুৱাই 109 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসমসহ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীত প্ৰকাশ। অসম তথা উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। পৰহিলৈৰ পৰা অসম বিধানসভাৰ চমু বাজেট অধিৱেশন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন খেলত ইংলেণ্ডক জয়ৰ বাবে স্কটলেণ্ডৰ 153 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 6:45